সন্তান প্ৰাপ্তি হ'ল। সন্তান প্ৰাপ্তি হোৱাৰ পিছত তেওঁলোকে আন ক'ৰবালৈ গৈছে ফুৰিবলৈ, কিন্তু সেই যে বাবাৰ আশীষত যে সন্তানটো প্ৰাপ্তি হ'ল, বাবাক যে আনি দেখাবহি লাগে, সেই কথাটো যেতিয়া তেওঁলোকে পাহৰি যায় তাৰপিছতে জতাটো দি দিয়ে। মোৰ বহুত দুখ লাগে, এই মানুহজনে মোলৈ ফোন কৰিছিলে, মেছেজ কৰিছিলে, চাকি দিবলৈ কৈছিলে, মই চাকি দিছিলোঁ, কিন্তু মোক এবাৰো নজনালে। কিন্তু হৃদয়ৰ পৰা মই শিৱৰ নামত, শিৱ বাবাৰ নামত সেই শক্তিক মই পূজা কৰিছিলোঁ। ইয়াত হয়তো আপুনি দেখিছে এভাগ শিৱলিংগ, এভাগ বিগ্ৰহ নহয়, কিন্তু ইয়াত এভাগ শক্তি আছে, যি শক্তিক মই মানুহৰ যেনেকৈ ল'ৰা ছোৱালীৰ মানুহৰ নাম দিয়ে ন, তেনেকৈ এটা নাম দি লৈছিলোঁ যে অগ্নিনাম। এতিয়া দুখ লাগে মানে মই সেই ভালপোৱা কামবোৰ মই কৰিব নোপোৱাই থাকিলোঁ। যিজনী মাকে তাহাঁতৰ কাৰণেই ইমান দিন বিধে বিধে ৰান্ধি ৰান্ধি খোৱালোঁ, তাহাঁতিও দেখিছে মই ৰাইজৰ কাৰণে কৰি আছোঁ কিবা এটা, মানে মোৰ ফেচবুক পেজ আছিল
মাৰ্কেটিং এক্সপাৰ্ট
নহয়নে, সেইটো নহ'লে মোৰ আগতে
ছ'চিয়েল মিডিয়া বহুতে পইচা লয় এই কামটোৰ কাৰণে, SEO বুলি কয়, ভাল লাগিলে।
মই আচলতে মই কৈছা কথাটো হৈছে, যদি অগ্নিনা বাবাক মানিছে, মই যিখিনি দেখিছোঁ আৰু, যদি অগ্নিনা বাবাক মানিছে তেওঁ মোবাইলটো চাই বাবাৰ ৰাজহুৱা চাকি বা ৰাজহুৱা শৰাই দিওঁ বা লাইভ দিওঁ ভাবিলেই হ'ল। ইয়াত আহিলে যিটো ফল পাব, নাহি ঘৰতে থাকিলেও সেইটো ফলেই পাব।
ওম নমঃ শিৱায় এটা পডকাষ্টৰ নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ পৰা কেইটামান দিন পূৰ্বে আমি নাজিৰাস্থিত অগ্নিনভ শিৱ মন্দিৰ গৈছিলোঁ। অগ্নিনভ শিৱ মন্দিৰ গৈ তাৰে ইতিহাস হওক, ঐতিহ্য হওক, আৰু বিশেষ শক্তি জানিবলৈ অভিজ্ঞতা এটা ল'বলৈ গৈছিলোঁ। আমি তাতে গৈয়ে এই মন্দিৰটোক যোনে স্থাপন কৰিছিল শিখা মজিন্দাৰ বেজবৰুৱা বাইদেউ, তেওঁৰ লগত কথা পাতিলোঁ। যি সময়ত আচলতে হাজাৰ হাজাৰ ভক্তৰ আগমন হয়, সেই অগ্নিনভ শিৱ মন্দিৰৰ ভিতৰতে বহু ঘণ্টা থাকি আমি বহুত সময় কটালোঁ, এটা পডকাষ্ট শ্বুট কৰিলোঁ, য'ত আমি চেষ্টা কৰিলোঁ জানিবলৈ এই মন্দিৰৰ প্ৰকৃত সত্যটো কি। আজিৰ সময়ত বহুত জনপ্ৰিয় হৈছে যদিও বিতৰ্কও বহুত হৈছে, আমি চেষ্টা কৰিলোঁ জানিবলৈ ইয়াৰে মূল কাৰণ কি, ইয়াৰে মূল ঐতিহ্যৰ লগতে মূল সত্যটো কি, এবছলিউট ট্ৰুথটো কি। শিৱ মন্দিৰৰ এটা খুব বেলেগ শক্তি আছে, আপুনি বা মই যদি ভগৱান বিশ্বাসী আমি স্বীকাৰ কৰিবই লাগিব। মই কোনে পূজা কৰি আছে কোনে কৰা নাই তাৰ কথা নকওঁ, কিন্তু সেই জেগাটুকুৰাত যিটো শক্তি আমি অনুভৱ কৰিলোঁ সেয়া সঁচাই অদ্ভুত আছিল। কেৱল মই নহয়, মোৰ লগত যোৱা আমাৰ টীম সকলোৱে সেইখিনি অনুভৱ কৰিবলৈ সক্ষম হ'লোঁ, আৰু তাৰ পিছতে এই পডকাষ্টটো হ'ল, আৰু আজি আপোনালোকক আগবঢ়াব গৈছোঁ অসমৰ হয়তো প্ৰথমটো পডকাষ্ট অগ্নিনভ শিৱ মন্দিৰৰ ভিতৰৰ পৰা, য'ত আমি অগ্নিনভ শিৱ মন্দিৰৰ সত্য জানিব চেষ্টা কৰিম। যদি পডকাষ্টটো চাই আছে কমেণ্ট এটা কৰিব কেনেকুৱা লাগিলে, আপোনালোকে কি ভাবে অগ্নিনভ শিৱ মন্দিৰেই হওক, এই পডকাষ্টটোৰ কথাই হওক, যাৰ কথাই হওক, আপোনাৰ নিজৰ কথা ক'ব, আমি পঢ়ি ভাল পাওঁ। এই পডকাষ্টটো
হয়, নমস্কাৰ,
কি খবৰ আপোনাৰ?
মোৰ ভাল আৰু,
পডকাষ্টলৈ স্বাগতম জনাইছোঁ।
আৰু
মই এটা একদম মনৰ কথা কওঁ, আজিৰ পৰা 3-4 মাহ আগত মোৰ এজন ঘনিষ্ঠ দাদা এজনে আছে, তেওঁ মোক কৈ থাকে যে কি কৰিব লাগে, কিন্তু পৰামৰ্শ হিচাপে দিয়ে। তেওঁ এবাৰ মোক আপোনাৰ কথা কৈছিল, সেই সময়ত ৰাতি 3 বজাত চাগে, মই ফোনতে ফেচবুকতে চাগে মই আপোনাৰ পেজখন খুলি চাই আছিলোঁ। তেনে মনৰ পৰা কয় নহয় কেতিয়াবা যে যাব মন গৈছে বা কিবা এনেকুৱা এটা মন থাকে, সেই সময়ত সেনেকুৱা 3 বজাত ৰাতি হৈছিল। তাৰ পিছৰ পৰা আজি দুপৰীয়ালৈকে মই এবাৰো ভবা নাই, কিন্তু প্ৰত্যেক ৰাতি বিচাৰিছিলোঁ আহিম বুলি।
হয়,
আজি কেনেকৈ ইয়াতে মিলি গ'ল মোৰ নাজানো,
বাবাই মিলাইছে আৰু। আৰু আচলতে ভগৱানৰ স্থানলৈ তেওঁ মাতিব লাগিব, তেতিয়া একদম ওচৰত থাকিলেও কোনোবা হয়তো আহিব নোৱাৰে, কোনোবা ভক্ত হয়তো বহুত দূৰৰ পৰা আহিছে বা হয়তো কোনোবা ওচৰৰ পৰাও আহিছে, কিন্তু তেওঁ যেতিয়া এই জেগালৈ বিচাৰিব তেতিয়াহে তেওঁ সেই সন্মুখৰ পৰা গেটৰ পৰা আহি পেলাই বাবাক দৰ্শন দিব পাৰে। কেতিয়াবা এনেকুৱা ভক্ত আছে, হয় তেওঁৰ গায়ে বেয়া লাগিব, মূৰেই ঘূৰাব, কিবা এটা হ'ব, তেওঁ মন্দিৰলৈ আহিও 10 খোজ আহি তাৰপৰা উভতি যাব লাগে, বাবাক দৰ্শন নাপায়। আৰু এতিয়াতো আমাৰ মন্দিৰত বহুত ভক্ত, যথেষ্ট ভক্ত, আৰু আমি ভগৱানক পাবলৈ হ'লে সাধাৰণতে আমাৰ মন্দিৰ কোনোবা এফা খুব জাগ্ৰত মন্দিৰত গ'লে মানে পাহাৰৰ দৰে কোনোবা জেগাত আমি যাব লাগে, খোলা বমা ঠাইত আমি যাব লাগে, খুব সহজতে ভগৱানক কেতিয়াও নাপায় ন। সেইকাৰণে আমাৰ ইয়াত নাজানো সেয়া বাবাৰে কিবা হেৰি যদিও নাজানো, আমাৰ ইয়াত বহুত দেৰি লাইন কৰিব লাগে, লাইনৰ পিছত অকণমান এইকণৰ পৰা সেইকণ যাওঁতে আমাৰ বহুত সময় লাগি যায়, তাৰপিছত আমাৰ সেইবোৰ বোকা চোকা হৈ যাওঁতে আমি কিছুমান এনেই আৰু কেঁচাৰ ডাষ্ট পেলাই দিছিলোঁ, এনেকুৱা কেতিয়াবা মাটি চাটি কিবা কিবি এইবিলাক পেলাই দিছিলোঁ, সেই পেলাওঁতে শিল চিলবিলাক আছে তাতে মা ভক্ত থাকে, সেইবোৰ আমি কৰোঁ বুলি কৰা নহয় কিন্তু এই মানে আমি যে হেৰি কৰিছিলোঁ ন, বোকা চোকা হৈ যায় হঠাৎ আমাৰ বস্তুটো বহলি গৈছে, এইখন বাৰী আমাৰ গৰুহে চৰিছিলে, তাৰপৰা গৰি গৰি জেগাখিনি আমাৰ অলপ আগত সেইখিনি যিখিনি এটা ভক্ত ৰহি সেইবোৰ বাৰী, এখন ঘৰুৱা বাৰী, গৰু চৰা বাৰী, তাতে আমি ধৰক ভক্তৰ কাৰণে আগবঢ়াই পাই গৈ আছোঁ। মাজতে খুব বেছি বোকা চোকা যে চেনগেভেল আমি দি দিলোঁ, চেনগেভেল দি দিলোঁ ডাঙৰ ডাঙৰ শিলবোৰ তাত পৰি গ'ল, এতিয়া সেইবোৰ ভক্তৰ খোজত চব বহি গ'ল, এতিয়া সেইবিলাকৰ ওপৰেদিয়ে ভক্তৰ কষ্ট যথেষ্ট হয়, সেয়ে চাগে বাবাই কৰাইছে কষ্টৰ মাজেৰেহে আহ মানে, তাতে খোজ কাঢ়িবই নোৱাৰি, তাত গোটেই চেনগেভেলৰ গোটেই শিলবিলাক পৰি আছে, তেনেকেই মানুহ আহিব লাগে,
কয় যে কষ্ট কৰিলে খুব ভাল ফল পায়, কথাটো সঁচা আৰু সবফালেদি মিলি যায়, আপুনি নাভাবেনে?
সেইটো মই ভাবোঁ মানে যেতিয়া মানুহে কিবা এটা কষ্ট কৰিব, কষ্টৰ পিছতহে মানুহে কিবা এটা ফল পায়, সহজে কোনো কাৰণতে কোনো বস্তুৱে ফল নাপায়, কষ্ট কৰিলেহে হ'ব।
আৰু এই কথাটো ভাবি দিলে আমি খুব স্বাভাৱিককৈ ভাবোঁ যে এটা থাকে ভক্তি আৰু তাৰপিছত থাকে বিজ্ঞান, এই দুটাৰ মাজত মানুহে আজিকালি ইমান আলোচনা কৰি থাকে যে ভক্তি কেতিয়াও বিজ্ঞান হ'ব নোৱাৰে, কিন্তু যদি আমি খুব ভালকে পঢ়ো বা চাওঁ বিজ্ঞানে ভক্তি হৈ যায়,
একেই হৈ গৈ।
আপুনি কি ভাবে ভক্তিৰ কথা?
মানে কি হয়, সবৰে বিশ্বাসটোৰ ওপৰতে কথা দেই। এতিয়া যেনেকে আপুনি ডাক্তৰক দেখাইছে বেমাৰ এটা, বহুত দামী দামী আপুনি দৰৱ খাইছে, কিন্তু আপোনাৰ সেই দৰৱখিনিয়ে একেই বেমাৰ হয়তো আন এজনৰ হৈছে, সেইজনৰ সেই দৰৱখিনিয়ে কাম দিছে কিন্তু আপোনাৰ নাই দিয়া, হয়তো সেইজনে সেই দৰৱখিনি খাওঁতে মনত ভাবিলে যে মোৰ এই বেমাৰটো ভাল হ'বই, তেওঁ মেণ্টেলি সেই বস্তুটো পজিটিভ এটা হেৰি তেওঁৰ শৰীৰত সৃষ্টি হৈছে, তেওঁ দৰৱখিনি খাই ভাবিছে যে এইখিনি খালে মোৰ ভাল হ'বই, কিন্তু আপুনি দৰৱখিনি খাইছে এই মোৰ ভাল হ'ব জানো, এই মই এনেই দৰৱবোৰ খাই আছোঁ মোৰচোন ভালেই নহয়, আপোনাৰ সেইটো যিজনে ভাল হ'বই বুলি খাইছে তেওঁ যদি তিনিদিনত সেই বেমাৰটো ভাল হৈছে, আপুনি হ'ব জানো বুলি খাই থকা মানুহজন হয়তো তিনিমাহত ভাল হৈছে, কথাবোৰ তেনেকুৱা।
আৰু দৃষ্টিৰ ওপৰতে কথা,
নিজৰ মনটোৰ ওপৰতে মানে সকলোখিনি, আৰু মানে ভক্তিত শক্তি, মই খুব ভক্তি কৰোঁ ভগৱানৰ প্ৰতি, বিৰাট ধৰণৰ ভক্তি, তেওঁৰ ভগৱান ধুনীয়াকৈ থাকিলে মই ভাল পাওঁ, খুব ধুনীয়াকৈ সজাই পৰাই ৰাখি মই ভাল পাওঁ, কিন্তু মই বহু সময় পৰি পৰি সেৱা নকৰোঁ, মানে মই কৰ্মহে কৰি যাওঁ, তেওঁক মই ধুনীয়াকৈ ৰাখিব লাগে, চাফ চিকুণকৈ ৰাখিব লাগে, ভালকৈ ৰাখিব লাগে, মই সেই কামখিনি কৰোঁ, বাকী তেওঁ যি ভাল পাইছে আৰু সেইখিনি।
সাধাৰণতে এনেকুৱা থাকে যে ভগৱানৰ প্ৰতি ভক্তিতকৈ বেছি ভয় থাকে, যে নাপায় বুলি কৈ দিয়াৰ লগে লগে এনেকুৱা হয় যে নগ'লে চাগে অন্যায় হ'ব, সেইকাৰণে গৈ আহোঁ, এটা থাকে যোনটো আমি ফিয়াৰ অফ গড বুলি কওঁ বা ভগৱানৰ প্ৰতি ভয় বুলি কওঁ। আপুনি যি কথা ক'লে, বহুতে এনেকুৱা কয় যে এটা নিয়ম থাকে যে সেই নিয়মৰ দ্বাৰাই আমি ভগৱানৰ ওচৰত কাষ চাপিব পাৰোঁ, আৰু এটা থাকে যোন মনৰ পৰা আমি তেওঁৰ ওচৰত যাব পাৰোঁ। আপোনাৰ ক্ষেত্ৰত মই গম পাইছোঁ দ্বিতীয়টো বেছিকৈ এপ্লিকেবল হ'ব চাগে, যে আপুনি মনৰ পৰা যায়।
আৰু মানে এই যে মানুহে কয় ভয় লাগে বুলি, মই যিমান জাগ্ৰত মন্দিৰে হওক যিয়ে হওক, সৰুৰ পৰা মনটো বহুত শুদ্ধ, আৰু কোনোদিন কোনো মন্দিৰ চন্দিৰ কোনো ক্ষেত্ৰতে সেই ভয় ভাৱটো মোৰ আহি নাই পোৱা, তাৰমানে মানে মোৰ নাহে ভয়টো, মোক যদি কয় এইফালে যাব নালাগে মই সেইফালে বেছিকৈহে যাওঁ, তাৰমানে কিনো ওলাব চাব মন যায়, তাৰমানে মোৰ
ভয় নালাগে যে কিবা পাপ বুলি কয় ন,
মানে কেলে হ'ব, যেনেকৈ সাপডালে তাক অনিষ্ট কৰিলেহে কি খুটে, সাপডালে তো অনিষ্ট নকৰিলে খুটে জানো, নুখুটে নহয়, সেই তেনেকুৱা কথা আচলতে, আমি যদি একো বেয়া কাম নকৰোঁ তো আমি কেলে ভগবানের প্রতি ভয় খাব লাগে? আমি যদি রাইটত থাকো, আমি যদি কাকো অন্যায় করা নাই, আমি যদি কারো অন্তর দুঃখ দিয়া নাই, আমি যদি কোনো বেয়া কাম করা নাই, আমি কেউ ভগবানলে ভয় করব লাগে? ভগবানলে ভয় করার কোনো প্রশ্নই নুঠে। আমার অন্তর সদায় শুদ্ধ হব লাগে, মানুষ সদায় ন্যায় থাকিব লাগে, সদায় সত্যত থাকিব লাগে। যি সদায় ন্যায় থাকে সত্যত থাকে সেইজোরা মানুষ কেতিয়াও কোনো ক্ষেত্রতে ভগবানলে ভয় নকরে মই ভাবো, মানে মোর মনের ধারণা। মানে
আপনি ভাবেনে আজির সময়ত সৎ মানুষে যেটা সৎ কাম করে প্রথমতে বেয়া বেয়াটো হয়,
সেটো হয়, এটো জীবনত পাই থাকা অভিজ্ঞতা। কিন্তু সেই সময়সাত যেতিয়া আপনি ধৈর্য ধরব, মানে মূল বস্তুটোই হয়েছে ধৈর্য আর সহ্য। যেতিয়া আপনি ধৈর্য আর সহ্যর মাঝে আপনি পার করব, তেতিয়া আপনি পিছর শেষটো সদায় ভাল হয়। সদায় ধৈর্য আর সহ্যটা আসল কথা। আর যেহেতু মানে ভগবান ভক্ত, মানে প্রতিটি কথা মানে সদায় ভগবানলে এরো, মানে ভগবানক জনায়হে কিবা কাম এটা করো, মানে জানাও যদি এই কামটো বেয়া তুমি মোক এই দিকটোরপা আঁতরাই দিবা, কারণ মানে মানুষে মইতো না জানো, মোর এটো ভুলও হব পাৰে, তুমি বেয়াও পাব পারা, যদি মোর ভুল হয়েছে তেতিয়াহলে তুমি মোক এই দিকটোরপা তুমি মোক আঁতরাই দিবা, তুমি মোক সৎ রাস্তাতে সদায় লৈ যাবা, সৎ পথ মোক দেখুৱাবা যাতে মই সেই দিশত যাব পাৰো। মই সদায় সেই ধরনের ভাব কথাবিলাক। আর এই ধৈর্য সহ্যটোর কথা কলোয়ে। আর যেতিয়া ধরক আপনার কোনোবাই মনত দুঃখ দিছে, আপনার মনত কোনোবাই দুঃখ দিছে, আপনি যদি ভগবান বিশ্বাসী, আপনি ভগবানলে সেটো এৰি দিছে যে ওপরওয়ালা কৈছে যে তুমি জানা সকলো তোমালে এৰিলো। তারপর যদি আপনি সেই মানুষজনের লগত ফাইট করে, সেই ভগবানলে এৰি দিয়া বিচারটো ভগবানে নকরে। সেই কারণে লাগে ধৈর্য আর সহ্য। যেতিয়া ধৈর্য আর সহ্য আপনি করব পাৰিব, ভগবানলে এৰি দিব, আপনি সেই মানুষজনের আপনার কোনোবা এজন মানুষে আপনার বেয়া কাম করলে আপনি ভগবানলে এৰি দিছে, কিন্তু ভগবানের বিচারে আপনি নাই রা, আপনি ফাইট করেছে, আপনি এসর দি দিলে, সেই চরটো দিওঁতে সেই সময়সে গালখন পড়ব। তারপর পাহরিলে আপনিও পাহরিলে, কিন্তু খুব বিশেষ একু নহয়, এই এটা চর খাব গালটো মোহারিলে বস হয়ে গেল। কিন্তু যেতিয়া আপনি ভগবানলে এৰিব, সৃষ্টিকর্তা এজন আছে যে আমার উপরওয়ালা বলে আমি কওঁ, যেতিয়া আপনি ন্যায় থাকা দেখিব, যেডাল দান্দারে কূপ দিব সেই কূপটো আপনি নেদেখে, সেই কূপটো আপনি দেখা নেপায়, সেইটো দিয়ে ভগবানে দিয়ে সেই কূপটো, সেই কূপটোলে রব লাগে আসলতে, সেইটোৱে ধৈর্য শক্তি।
থাকি যায় সেই কূপটো,
সেই কূপটো সদায় থাকি যায় কিবা কারণত সেই মানুষজোরাই, আর সে ভগবানের ওসরতে পড়বগে গে পেলায় কব মো কি ভুল হল না জানো, আর তুমি মোক দায় দুঃখ নধরবা। যদি সেই কাম চার পিছত কিবা ভাল কাম করেছে, হয়তো ভগবানে সেই সময়সাত কিবা কারণত মাফ করব। আর যদি সেই ভুলটো করার পিছতো যদি ভগবানের ওসর কৃতজ্ঞ হওয়া নাই, যে মনেরপরা হলেও কৃতজ্ঞ হওয়া নাই যে মই কিবা এটা ভুল করলো মোক তুমি ক্ষমা করা, যদি মনেরপরা সেটুকা কথা কোনোদিন অনুভব করা নাই, যেহেতু আমি মানুষে তো আমি তো আমার ভুলখিনি আমি না জানো, কিন্তু জানি বুঝিও কিছু ভুল কেতিয়াবা মানে করা হয়, সেইটোৱে কওঁ মই, যেতিয়া ভগবানলে এৰি দিয়া হয় তেওঁই বিচার লব, তেওঁই করব। কিন্তু সেই কামটোর সময়ত আপনি যদি শুদ্ধতাত থাকে, আপনি যদি রাইটত থাকে, সেই বিচারটো ভগবানের বিচারটো আপনি তেতিয়াহে পাব। যদি আপনি রাইটত না থাকে আপনি কেতিয়াও সেই বিচারটো না পায়, কারণ হিজুরাও হয়তো ভগবানক কব পারে, ময়ও হয়তো কব পারো, কিন্তু মই রাইটত থাকিব লাগিব, হয়তো ভুল তেওঁ নহবও পারে, ভুল মোরও হব পারে, কিন্তু বিচারটো ভগবানলে এৰিলে মানে আমি সদায় রাইটত থাকিব লাগে, তেতিয়াহে আমি আসল ভগবানের বিচারটো পাও, আর তেওঁৰ দান্দাডাল আমি কোনো নেদেখো, সেইডাল দান্দার কূপটো অকমান পৃথক। আৰু সেই দণ্ডডালকে আমি ৰৈ থাকোঁ।
মোৰ এটা বিৰাট জানিব মন, এই ধৈৰ্য কেনেকৈ বঢ়াব পাৰি।
মই সঁচা কথা ক'ব গ'লে মোৰ যিমান ধৈৰ্য খুব কম, খুব কম মহিলা আছে।
আপোনাৰ ধৈৰ্য বেছি মানে?
বহুত বেছি, মোৰ ধৈৰ্য শক্তিটো বহুত বেছি, যিটো নেকি সাধাৰণ মহিলাৰ কম আছে।
কেনেকৈ বঢ়াম, মোৰ কেনেকৈ বঢ়াওঁ,
তুমি কেনেকৈ বঢ়াবা কেনেকৈ কম, মানে মোৰ বহুত বেছি ধৈৰ্য, আৰু সেই ধৈৰ্য শক্তিটো মানে একদম আনৰ লগত নিমিলা, মানে অলৱেজ হেপ্পী মই, এনিটাইম মই হাঁহিয়ে থাকোঁ, মোৰ হাঁহি তুমি মুখত নেদেখাকৈ নাথাকাই, মই দিনটো হাঁহিয়ে থাকোঁ, মোৰ হাজাৰ দুখ হ'লেও মই অলৱেজ হেপ্পী, মই সদায় হাঁহি থাকোঁ।
ইৰিটেট নহয় কোনোবা এক ঘণ্টা ধৰিবলৈ আপোনাক প্ৰশ্ন সুধি আছে?
নাই নাই, মানে মোৰ বহুত, মানে মোৰ ধৈৰ্যটো মোৰ বেলেগ বেলেগ ধৰণৰ, মোৰ আমনি নালাগে, মই কিবা এটা কাম পাৰফেক্টলি কৰিম বুলি ভাবিছোঁ নহয়, মই সেই কামটো যেতিয়ালৈকে মোৰ দৃষ্টিত ছাকচেছ নহয়, মানে মোৰ দৃষ্টিত একদম পাৰফেক্ট নহয়, মই সেই কামটো যদি 3 ঘণ্টাও লাগে, মই 3 ঘণ্টা ৰেপিয়ে থাকিম, মানে তাক
লাগি থাকিব পাৰে,
লাগি থাকিব পাৰোঁ বোলে 5 ঘণ্টা মই লাগিয়ে থাকিম, মানে মই কাৰণ মই ক'ব নোৱাৰোঁ যে এই কামটোৱে মই বেয়া পাওঁ, মই কোনো কামেই বেয়া নাপাওঁ, চব কামেই ভাল পাওঁ, চব কাম কৰি ভাল পাওঁ, আৰু সেইকাৰণে ধৈৰ্য শক্তিটোও আছে আৰু মই কৰি যাব পাৰোঁ। মই নন ষ্টপ মন্দিৰত 12 ঘণ্টালৈকে থাকিও পাইছোঁ, নন ষ্টপ,
ভাগৰো নালাগে, তেতিয়া
নালাগে ভাগৰ,
সেইখিনি সময়ত চাগে এটা বেলেগ এটা অনুভৱ বা বেলেগ এটা ফিলিঙে আহি যায় ন সেইখিনি সময়ত।
মই একেলেথাৰে মই যেতিয়া নিৰ্মালী স্থানত বহোঁ,
হয়,
মই নন ষ্টপ 6 ঘণ্টালৈকে বহোঁ, নন ষ্টপ, কেতিয়াবা মোৰ গৰম দিনতো মই পেচাব কৰিবলৈ উঠি নাযাওঁ, তো ঘামটো ওলাইয়ে থাকে, মই নন ষ্টপ 6 ঘণ্টা বহি থাকোঁ, আৰু এদিন হয় নহয় মই বুধে শনিয়ে মোৰ দুদিন বন্ধ থাকে মন্দিৰ, ডেইলি নিচিনা হয় নাই, আৰু বুধবাৰ শনিবাৰটো মোৰ অত্যাধিক কষ্টহে হয়, যিহেতু বুধবাৰ শনিবাৰ আমাৰ মন্দিৰ চাফা কৰা দিন, মোৰ ঘৰত এবাৰ ইয়াত এবাৰ, ঘৰত এবাৰ ইয়াত এবাৰ, সেইফালে দেখালোঁ কাম, ইফালে দেখালোঁ কাম, ইটো কৰিলোঁ এবাৰ, সিটো কৰিলোঁ এবাৰ, মোৰ দিনটো দৌৰি থাকোঁতে যায়, মানে বন্ধ বাৰটোত 3 দিনৰ কাম মই এদিনত কৰিব লাগে,
বন্ধটো মানে বেছি,
মানে মোৰ ধৰক এটা দিন মোৰ 3 দিনৰ সমান যায়, তাৰমানে মোৰ কষ্ট বেছি হয়, আৰু যদি সেই সময়ত মোক কোনোবাই কয় আজিতো বন্ধ বা আপুনি ফ্ৰী আছে, মোৰ একদম কি ক'ম আৰু, মোৰ
নাচাওঁ,
চবচে খং মোৰ তেতিয়া উঠে, তাৰমানে
ফ্ৰী আছে বুলি ক'লে,
মোক যেতিয়া কয়, আৰু মই একদম সঁচা কথা কৈছোঁ, মই জীৱনত এই শব্দটো মোৰ মুখত ওলাই নাই পোৱা, মই ফ্ৰী আছোঁ, সঁচা কথা কৈছোঁ, মই একদম ছোৱালীকালৰ পৰা এতিয়ালৈকে মোৰ এই শব্দটো মোৰ মুখত কোনোদিন ওলাই পোৱা নাই, মই ফ্ৰী আছোঁ, মোৰ ফ্ৰী টাইম মই নিদিওঁৱেই, মই কিবা এটা কৰি থাকি ভাল পাওঁ, মানে আগতে ছোৱালী অৱস্থাত যেতিয়া মই সময় পাওঁ, ফ্ৰী টাইম পাওঁ, হয় মই আৰ্টেই কৰিলোঁ, মই আৰ্টো কৰিছিলোঁ, মই হয় সেয়া কৰিলোঁ, নহয় ঘৰ চিজিল কৰিলোঁ, নহয় কিবা এটা কৰিলোঁ, নহয় কিবা এটা বনালোঁ, কিবা কিবি আৰু এনেকৈ
নিজকে ব্যস্ত
ব্যস্ত ৰাখোঁ, তাৰপিছত বিয়াৰ পিছতো তেনেকৈ সেই সময়ছোৱাত হয় মই ঘৰ চিজিল কৰোঁ, নহ'লে মোৰ কাপোৰ চিলাবলগীয়া থাকিলে মই কাপোৰ চিলালোঁ, আৰু মই খুব এইবোৰ কিবা কিবি ভাঙিলে টুটিলে এই বস্তুবোৰ মই থৈ থৈ যাওঁ, যেতিয়া মানে বস্তু ভাগে, ভাগিলে মানে মই সেই বস্তুবোৰ থৈ যাওঁ, কোনোবাটোত বোলে চলাৰিং কৰিব লাগে, কোনোবাটোত আঠা লগাই কিবা এটা লগাব লাগে, কিবা এটা কৰিব লাগে, সেই ফ্ৰী সময়ছোৱা মই তেনেকৈ কৰোঁ, মানে মোৰ ফ্ৰী সময় বুলি নাই, মানে মই কাম কৰি থাকি ভাল পাওঁ,
ব্যক্তিগত জীৱনৰ সময়,
ব্যক্তিগত জীৱনত মই সেই তেনেকেই তাৰমানে সেইধৰণেই মই চম্ভালি লৈ যাওঁ সকলোখিনি,
এতিয়া সময়,
এতিয়া মোৰ দুখ লাগে, এতিয়া দুখ লাগে মানে মই সেই ভাল পোৱা কামবোৰ মই কৰিব নোপোৱাই থাকিলোঁ, মই বহুত ভাল পাওঁ সেই কামবিলাক কৰি, ঘৰ চিজিল কৰি ভাল পাওঁ, এই কিবা আলমাৰি চালমাৰি চিজিল কৰি ভাল পাওঁ, মানে মোৰ চখবোৰ একদম বেলেগ আছিলে, একেবাৰে বেলেগ মোৰ চখবিলাক, এনেকুৱা কিছুমান ইউনিক কামবিলাক কৰি পেলাই মই বিৰাট ভাল পাইছিলোঁ। কিন্তু এতিয়া মোৰ এনেকুৱা আকৌ ৰান্ধা বঢ়া কৰি মই ভাল পাওঁ। এতিয়া মোৰ এনেকুৱা হ'ল মন্দিৰত সোমাই দিয়াৰ লগে লগে এতিয়া মই মন্দিৰৰ অকল বাবাৰ কাম, ৰাতিপুৱাই বাবা সজোৱা, তাৰপিছত মই বহোঁ নিৰ্মালী স্থানত বহোঁ, সেই স্থানতে মোৰ বহু সময় গুচি যায় মোৰ দিনটো। মই যদি আগতে ৰাতিপুৱা 9টাত গেট খুলিছিলে, তেতিয়া 9টাত গেট খুলোঁতে মই ধৰক 9:30-10 এনেকুৱাত আহোঁ। এতিয়া অকণমান সোনকালে খোলা হৈছে পৰীক্ষাৰ কাৰণে, তেতিয়া মই সোনকালে আহোঁ। কিন্তু মই যদি 9টা বজাত মন্দিৰলৈ আহোঁ, সেই 9টা বজাৰ পৰা একদম গধূলি 7টা বজাত মন্দিৰৰ পৰা যাওঁ। তেনে কিমান ঘণ্টা মই ইয়াত থাকিলোঁ, আৰু মই সময় মোৰ নিজা সময় বুলিবলৈ নাইকিয়া হৈ থাকিলে। এতিয়া মোৰ জীৱনটোত এতিয়া মানে মোৰ ব্যক্তিগত লাইফটো একেবাৰে নাইকিয়া হৈ থাকিলে। মই ল'ৰাক এসাঁজ ভাত খুৱাব নোৱাৰোঁ, আহিলে মানে নিজে ৰান্ধি পেলাই ভালকৈ যিজনী মাকে তাহাঁতৰ কাৰণেই ইমান দিন বিধে বিধে ৰান্ধি ৰান্ধি খোৱালোঁ, আৰু মোৰ ল'ৰায়ো ইমান বুজি পায়, তাহাঁতিও কোনোদিন আপত্তি নকৰে। মানে মাকৰ ব্যস্ততাখিনি দেখিছে, তাহাঁতিও দেখিছে মই ৰাইজৰ কাৰণে কৰি আছোঁ কিবা এটা, চখত কৰি আছোঁ কিবা এটা, মই একদম চখতহে কৰি আছোঁ, কোনো ধৰণৰ একো কোনো কথাই নাই। এতিয়া মোৰ ব্যক্তিগত হেৰিটো একেবাৰে মানে কি আৰু, মই সজাই পৰাই ভাল পাওঁ, কিবাকিবি কৰি ভাল পাওঁ, সেইখিনি নাইকিয়া হৈ থাকিল আৰু। নাজানো আৰু বাবাই কেনেকৈ লৈ লৈ গৈ থাকে নাজানো আৰু, যেনেকৈ তেওঁ মোক পোনাই নিদিব মই তেনেকৈ গৈ থাকিম।
কিন্তু সেইটোও চাগে কিবা এটা লিখা আছে ন?
তেওঁ ভাল পাইছে কৰাইছে কৰিছোঁ। এটা কথা কওঁ হা, আমি কিমান দিনৰ কাৰণে পৃথিৱীত আহিছোঁ আমিতো নিজেও নাজানো। মোৰ আগৰ পৰা এটা মন আছিলে কিবা এটা মই ভাল কাম কৰি যদি যাব পাৰোঁ, মানে মানুহৰ মই মোৰ মৃত্যুৰ পিছতো যাতে সেই মানুহজোৰাই মোক মনত ৰাখে, মোৰ সেই ভাৱটো আগৰ পৰাই আছিলে। কিন্তু মই ভবা নাছিলোঁ যে মোক ভগৱানে সেইটোত ইমান বেছি আগবঢ়াই লৈ যাব বুলি পেলাই। এতিয়া যিমান মানুহ সন্তান প্ৰাপ্তি হওক কিবা হওক এই অগ্নিনাভ মন্দিৰৰ যোগেদি হৈছে, তেওঁলোকৰ গোটেই জীৱনত সেই কথাষাৰ মনত থাকি যাব। তো মই মোৰ মৃত্যুৰ পিছতো যে শিখাবাই এনেকৈ কৰি দিছিলে, শিখাবাই মূৰে চাকি দি দিছিলে, শিখাবাক এনেকৈ কৈছিলোঁ শিখাবাই এইটো কৰিলে, মোৰ মৃত্যুৰ সময়তো মানে মৃত্যুৰ পিছতো মই ভাবোঁ এদিন হ'লেও দিনটোত কোনোবা এযোৰা মানুহ হ'লেও মোৰ নামটো ল'ব তাৰমানে। তাতকৈ আৰু কি লাগিছে জীৱনটোত? মৃত্যুৰ পিছতো যদি মই যদি কাৰোবাৰ মনত থকা হৈ যাওঁ, মানুহৰ ধন টকা পইচা একগালমান হৈ কোনো সুখী হ'ব নোৱাৰে। যেতিয়া আমি কৰ্মৰ যোগেদি সুখী হওঁ আৰু মানুহে নিজক সুখী কৰিবলৈ মানুহে চেষ্টা কৰিব কৰাতকৈ তাৰমানে আনক সুখ দি যিটো সুখ পায় নহয়, যি আনক সুখ দিয়ে সিহে বুজি পাব। মানুহ চব স্বাৰ্থপৰ থাকে ন, প্ৰায়বোৰ মানুহে স্বাৰ্থপৰ থাকে। ধৰক মানুহে নিজৰ সুখটোৰ কাৰণে চিন্তা কৰে। তো মই সৰুৰ পৰাই গালি খাইছিলোঁ মই আনৰ কাৰণে চিন্তা কৰোঁ কাৰণে, সৰুৰ পৰাই গালি খাওঁ মই
স্কুলৰ দিনৰ পৰা,
একেবাৰে স্কুলৰ দিনৰ পৰাই গালি খাওঁ মানে। মই একদম স্কুলৰ দিনৰ পৰাই মই বেলেগৰ ওচৰত গৈ থাকোঁগৈ, কাৰোবাৰ কিবা এটা কাম কৰি ভাল পাওঁ, তেওঁৰ লগত লাগিলে কিবা গ'লো, তো স্কুলৰ দিনৰ পৰা মায়ে মোক সৰুতেও বহুত গালি খালোঁ মই। তেতিয়া মায়ে মানে কি কৰে, কাণ চেপা দিয়ে আৰু মায়ে চৰ দুঘলা উল্টা চৰ দিয়ে, চিধা চৰ নিদিয়ে, সেইটো জোৰ বহুত বেছি, মায়ে এনেকৈ নচৰিয়ায়, মায়ে এনেকৈ চৰিয়ায়, সেইটো মানে এই যে লোকৰ ঘৰত গৈ পেলাই এই তেওঁ ভাল লাগে কামবোৰ কৰি থাকে মানে, ভাল লাগে আৰু। মোক মাতিছে, মই কৈছোঁ মায়ে একদম ধুনীয়াকৈ কাণখনতে দিয়ে, এনেকৈ টানি দিয়ে আৰু উল্টা চৰ দিয়ে। মই তেতিয়াও গালি খাইছিলোঁ আৰু সদায় গালিও খাওঁ, কিন্তু মই মোৰ ভাল লগাটো মই কৰি যাওঁ মানে, মোৰ ভাল লাগে আৰু সেইটোৱে।
শেষলৈ গৈ সেইটোৱে নিজৰ যোনটো ভাল লাগে সেইটো কৰিলেই সুখটো পোৱা যায় ন? মই
মানে এনেকৈ আৰু মানে কাৰবাৰ হৈ কিবা এটা মই কৈছোঁ নহয়, জীৱনত মই মোৰ ল'ৰাকো শিকাওঁ, তো তোক যদি কোনোবাই একো অনিষ্ট কৰা নাই, তো সেই মানুহজোৰা পিছততো লাগিব কোনো দৰকাৰ নাই। সদায় নিজৰ কৰ্ম কৰি যাবি, নিজৰ মতে চলিবি, তো আনৰ পিছত লগাৰ কোনো প্ৰশ্ন নাই। তো মই কাৰো পিছত লাগি নাথাকোঁ বা লগা নাই, মই মোৰ কাম কৰি গৈছোঁ, বাছ ইমানেই। যিটো মোৰ ভাল লাগে মই ভাল লগা কামটো কৰি গৈছোঁ, তাত কাৰোবাৰ ভাল লাগিবও পাৰে ভাল নালাগিবও পাৰে, সেইটো কথা।
মোৰ এটা কথা বিৰাট জানিব মন, আমি জ্যোতিৰ্লিংগ বা শিৱলিংগ নে শিৱ মন্দিৰ বুলি ক'ব পাৰোঁ, অগ্নিনভ মন্দিৰক কি বুলি ক'ব পাৰোঁ আমি?
এভাগ আচলতে এতিয়া জ্যোতিৰ্লিংগ বুলিও ক'ব নোৱাৰি, কাৰণ এইভাগ মই বহাইছিলোঁ এনেই, এনেকৈ বহাইছিলোঁ যে চিমেণ্টেৰে বনোৱা, এইবোৰ কিনিব পাৰে যে তেনেকুৱা। আচলতে কি মই কওঁ হা, এইভাগ শিৱলিংগ হিচাপে আমি বহালোঁ, কিনা যে চিমেণ্টৰ তেনেকুৱা হেৰি হয়, কিন্তু হৃদয়ৰ পৰা মই শিৱৰ নামত, শিৱ বাবাৰ নামত সেই শক্তিক মই পূজা কৰিছিলোঁ। ইয়াত হয়তো আপুনি দেখিছে এভাগ শিৱলিংগ, এভাগ বিগ্ৰহ নহয়, কিন্তু ইয়াত এভাগ শক্তি আছে, যি শক্তিক মই মানুহৰ যেনেকৈ ল'ৰা ছোৱালীৰ মানুহৰ নাম দিয়ে ন, তেনেকৈ এটা নাম দি লৈছিলোঁ যে অগ্নিনাম।
আপুনি দিয়া নাম
অগ্নিনাম? একচুৱেলি মোক এই নামটো মানে মোৰ মিষ্টাৰে আমাৰ দোকানখনৰ নাম দিছিলে, তেতিয়া তেওঁ অভিধানত পাইছিলে, অভিধানত পাইছিলে যে অগ্নিনাভটো শিৱৰ নাম বুলি পেলাই, অভিধান চাইহে তেওঁ এই নামটো দিছিলে যে শিৱৰ নাম। শিৱৰ 108টা নামৰ ভিতৰত কিন্তু এই নামটো নাই, এই নামটো শিৱৰ 108টা নামৰ ভিতৰত কিন্তু নাই, কিন্তু এখেতে পাইছিলে অভিধানত। তেওঁ অভিধান ভুল হ'ব লাগিব তেতিয়াহ'লে, অভিধানখন হয়নে বাৰু? তেওঁ অভিধানত পাইছিলে সেইটো শিৱৰ নাম বুলি, তাৰপাছত এখেতে নামটো আমাৰ দোকানখনৰ অগ্নিনাম দিছিলে। আৰু মই তেতিয়া তো মন্দিৰ দোকানলৈও মানুহ আহে, মোৰ কিছুমান ফ্ৰেণ্ড লিষ্টৰ মানুহ আহে, তো মই একেটাই লিংক কৰিব বিচাৰিলোঁ য'ত নেকি মানুহে অগ্নিনাভ বুলি বিচাৰিলে তো দোকানো পাব মন্দিৰো পাব। মানে মোৰ ফেচবুক পেজ আছিল,
মাৰ্কেটিং এক্সপাৰ্ট
নহয় নে সেইটো নহয় মানে মোৰ আগতে
ছ'চিয়েল মিডিয়াত বহুতে পইচা লয় কামটোৰ কাৰণে, এছিঅ' বুলি কয়, ভাল লাগিলে।
মই আচলতে মই কৈছা, মোৰ আগতে খুব মিঠাই বনাইছিলোঁ, মিঠাই বনাওঁ, মোৰ ঘৰুৱা প্ৰডাক্টবিলাক, মোৰ গৰু গাখীৰৰ মিল্ক প্ৰডাক্টবোৰ মই বনাই বিক্ৰী কৰোঁ, মানে এনেই চখত বনাওঁ, লাভ চাভ নাথাকে এই গাখীৰৰ প্ৰডাক্টবিলাকত, সঁচাকৈ লাভ নাথাকে। দাম ধৰিলে মানে মানুহে বহুত দাম বুলি কয়, কিন্তু একদম পিয়'ৰ বস্তুটো দিবলৈ হ'লে লাভ সঁচাকৈ নাথাকে। এডোখৰ পনীৰ যদি বিকিব, পনীৰ বহুত বিকিছোঁ, মানে পনীৰ বহুত বনালোঁ মই, এই বহুত আৰু বহুত বহুত পনীৰ বনাওঁ একেলগে, 20 লিটাৰ মানে ঘৰুৱা হিচাপত 20-25 লিটাৰ 30 লিটাৰ পনীৰ গাখীৰ ফালা মানে যথেষ্ট নহয় জানো, তো মই তেনেকৈ পনীৰ বনাওঁ। মোৰ বস্তুবিলাক মোৰ ফেচবুকৰ ফ্ৰেণ্ডবিলাকে মোৰ পৰা ল'বলৈ আহে, তো আমাৰ দোকানখন আমাৰ মন্দিৰ ভাগ পতাৰ পিছত দিছে বাৰু, যি নেকি তেতিয়া মন্দিৰ ইমান মানুহে নাজানে আৰু, তো অগ্নিনাভ নামটো এখেতে দিলে তাত দোকানখনত। এখেতে যিহেতু এখেতৰ মুখত মই কোৱা শুনিছিলোঁ যে অগ্নিনাভটো শিৱৰ নাম, এখেতৰ মুখত কোৱা শুনিলোঁ যে, তেতিয়া তাৰমানে মই মোৰ ফেচবুকৰ পেজটোত নাম লিখিছিলোঁ অগ্নিনাভ ডিজিটেল শিৱ মন্দিৰ বুলি, মোৰ পেজটোত এটা এলবাম খুলিছিলোঁ, সেই এলবামটোত মই সেই নামটো দিছিলোঁ, সেই নামৰ পৰাই হ'লগৈ অগ্নিনাভ শিৱ মন্দিৰ। আৰু সেই পিছত যেতিয়া মই এটা লকডাউনৰ সময়ত মই এটা পেজ খুলি লৈছিলোঁ লাইভ দিবৰ কাৰণে, যিটো মই পাৰ্চনেল একাউণ্টৰ পৰা মই দিব খোজা নাছিলোঁ, তো পাৰ্চনেল একাউণ্টৰ পৰা দিলে মানে বহুত দিগদাৰী, অকল বাবাৰ ফটো থাকক, বাবাৰ ভিডিঅ' থাকক, এনেকৈ বুলি এটা পেজ খুলিছিলোঁ, সেইটোৱে যিটো অগ্নিনাভ
বৰ্তমান
বুলি আছে, অগ্নিনাভ মন্দিৰ শিৱ মন্দিৰ বুলি আছে, সেই পেজটো খুলিছিলোঁ, সেই পেজটোৰ পৰা মই লাইভ দিওঁ। আৰু তেতিয়া মই নামটো সেইকাৰণে অগ্নিনাভ শিৱ মন্দিৰ বুলি এইকাৰণেই তেতিয়া দিছিলোঁ যে মানুহে যেতিয়া মোৰ মিল্ক প্ৰডাক্টবোৰ কিনিবলৈ আহিব আৰু সেই মানুহখিনি অগ্নিনাভ বাবাৰো ভক্ত, মোৰ প্ৰডাক্টো ল'ব বিচাৰে, মিল্ক প্ৰডাক্টবোৰো ল'ব বিচাৰে, গতিকে আৰু মোৰ সেই বস্তুখিনি মই তেতিয়া বিক্ৰী কৰোঁ আমাৰ দোকানত, মোৰ দোকানখনলৈ পঠিয়াই দিওঁ, তেতিয়া মই ভাবিলোঁ যে লিংক একেটাই থাকক, যিটো নেকি অহাৰ লগে লগে তেওঁ অগ্নিনাভ মন্দিৰ বুলি আহক চাই দোকান, তেতিয়াতো মন্দিৰ মই গেটেই খোলা নাছিলোঁ, মেইন গেটখন আমাৰ খোলাই নাছিলোঁ, মোৰ ঘৰৰ পিছফালেদি আহে, গেট মন্দিৰ স্থাপন কৰা আগৰ পৰাই গেট আছে। মানে আচলতে এই জেগাডোখৰ চাগে বাবাই লোক বুলি আছিলে। আমাৰ এইখন সম্পূৰ্ণ বাৰী, ইয়াত দুখন গেট আছে, ডাঙৰ গেটখন আগৰ পৰাই আছে, আমাৰ সেইখন গেট নুখুলোৱে, গৰু চৰু এৰাল দিওঁ। তেতিয়া মানে মন্দিৰলৈ যিখিনি মোৰ ভক্ত আহে, মোৰ ফেচবুকৰ ভক্ত আহে, তেওঁলোকে মোক ঘৰৰ পিছফালেদি আহে, ঘৰৰ পিছফালে আহে, আহি পেলাই মানে মোৰ মন্দিৰলৈ ইয়ালৈ আহে। তেতিয়া মই পেজটোৰ নামটো সেয়া দিলোঁ নহয়, সেই অগ্নিনাম দিলোঁ, সেইটো কাৰণেই দিলোঁ যে মানুহে মোৰ মিল্ক প্ৰডাক্টটো কিনিবও যদি আহে একেটা লিংকতে পাব, এইটো কিনিবলৈ আহিলেও একেটা লিংকতে পাব। সেয়ে হৈ থাকি গ'ল অগ্নিনাম শিৱ মন্দিৰ। সেই তেনেকৈ ভাবি পেলাই কৰা, কিন্তু তেতিয়া মই ভবা নাছিলোঁ যে এই অগ্নিনাম মন্দিৰ এনেই যে নাম আৰু ডিজিটেল শিৱ মন্দিৰ এনেই দিছিলোঁ অগ্নিনাম ডিজিটেল শিৱ মন্দিৰ, ভাবা নাই তেতিয়া এনেকুৱা ধৰণৰ এই গতি হ'বগৈ বুলি, যে এতিয়া হাজাৰ হাজাৰ ভক্ত যে আহি মোৰ পদূলিত ৰ'বহি। ঘৰুৱা মন্দিৰ এভাগত এনেকৈ ভক্ত আহে জানো, কিয় আহে জানেনে? আচলতে বাবাৰ যিখিনি পূজা, বহুত মন্দিৰ আছে, বহুত মঠ মন্দিৰ আছে, সেই মঠ মন্দিৰবিলাকত কেনেকৈ পূজা দিয়ে মই নাজানো, কিন্তু আমাৰ ইয়াত একদম শৰাই দিবলৈ হ'লে সম্পূৰ্ণ পূজা কৰি পেলাই ধুনীয়াকৈ আমাৰ শৰাইখন দিওঁ, ভক্তই যে শৰাই দিয়ে। এনেই যে মন্দিৰবিলাকত দেখোঁ, সাধাৰণতে আমাৰ মানে ছিষ্টেমবোৰ একদম বেলেগ। এনেই যে আমি মন্দিৰবিলাকত দেখোঁ টুকুৰি এটাত মানুহে কিবা লৈ গৈছে, খৰাহী এটাত লৈ গৈছে, শৰাই বুলি কৈছে, পূজাৰীজনলৈ আগবঢ়াই দিছে, অষ্টাইশ পদ কৰিলে, কিবা কৰিলে, মন্ত্ৰ মাতিলে, শোধন কৰিলে, কৰি পেলাই বাবালৈ আগবঢ়ালে, দি দিলে, সেইখিনি প্ৰসাদ হ'ল, তেওঁলোকে ঘৰলৈ লৈ গ'ল। আমাৰ সেই ছিষ্টেমটো নাই। আমাৰ যেতিয়া কোনোবাই শৰাই দিব, পূজাভাগ আমাৰ কৰি লৈ সেই শৰাইখন সম্পূৰ্ণ বাবালৈ আগবঢ়াই পেলাই, আগতেতো আমি উদ্দেশ্য কৈ কৈ দিছিলোঁ, এতিয়া বহুত ভক্ত হৈ গ'ল কাৰণে উদ্দেশ্যখিনি নকওঁ, আমি সমূহীয়াকৈ সেই উদ্দেশ্যখিনি একেলগে কওঁ, মানে এবাৰ এবাৰকৈ নকওঁ। আগতে আমি প্ৰায় 600 শৰাইলৈকে, 500-600 শৰাইলৈকে আমি এটা এটাকৈ উদ্দেশ্য কৈছিলোঁ। শিৱৰাত্ৰিতে কৈছোঁ মই যোৱাবাৰ, 650 শৰাই উদ্দেশ্য মই এটা এটাকৈ উদ্দেশ্য কৈছিলোঁ, 650 শৰাই। ময়ো কৈছোঁ, মোৰ লগত সহায় কৰি দিছিলে বহুতে। এতিয়া মই এতিয়া আমি পিছত সেইটো সলনি কৰিলোঁ, এটা এটাকৈ আমি উদ্দেশ্য নকওঁ, আমি একেলগতে ৰাজহুৱা শৰাইখনতে গোটেই উদ্দেশ্যখিনি কওঁ, কৈ কিন্তু নামবিলাক উচৰ্গা কৰি আমি শৰাইখিনি দিওঁ, আৰু আমাৰ পূজাভাগ সম্পূৰ্ণৰূপে হয়। এতিয়া সেই বস্তুটো এতিয়া বাবায়ে ভাল পাইছে নে ভক্তই ভাল পাইছে সেয়া আৰু তেওঁলোকে জানিব। ভক্তই ভাল পাই আহিছে যদিও নাজানো, বাবাই ভাল পাইছে যদিও নাজানো, আৰু মই ভাবোঁ ভক্তই ভগৱান, ভক্তক ভগৱানে আনিব। কোনোবাই মন্দিৰ এভাগ খুব সুন্দৰকৈ বনাই মেলি হাজাৰ হাজাৰ ভক্ত আনো বুলি আনিব পাৰিব জানো? আমাৰ ইয়াত 10-12,000-15,000 ভক্ত হয়, 10-12,000 ভক্ত হয়, আৰু আমি ভোগ একদম হায়েষ্ট ভোগ 67 কেজিলৈকে আমি বহাইছোঁ। 67 কেজি চাউলৰ ভোগ কিমান হ'ব পাৰে
মানে ভাবিবই নোৱাৰে ক'ব গ'লে।
1 কেজি এতিয়া যে চবেই বিতৰ্কলৈ গৈছে, 500 টকা শৰাই লৈছে, আমুক তামুক, মই কওঁ এই যে 67 কেজি, 50 কেজি, 30 কেজি, 35 কেজি, 25 কেজি, 25 কেজিটো নৰ্মেল, মানে আগতে আছিলে, এতিয়া 25 কেজিত চাউলত আমাৰ পায়স নহয়, একদম কমটো হৈছে 35 কেজি, তাৰপৰা বাঢ়ি বাঢ়ি 40-50-60-70 এনেকৈ হয়। আমি 1 কেজি যদি চাউল দিওঁ, আমি 10 কেজি চাউলত আমি 40 লিটাৰ গাখীৰ দিওঁ, 10 কেজি চাউলত 40 লিটাৰ গাখীৰ দিওঁ, আমুল তাজা। 60 কেজি হ'লে কিমান হ'ব? 10 কেজি যদি চাউল দিওঁ, 10 কেজি চেনিও দিলোঁ, কাজু খিচমিচ সেইখিনি আছে, বাতি গিলাচ চামুচ সেইখিনি কিনাটো আছে, হয়নে? গতিকে সেই খৰচখিনি ক'ৰ পৰা আহিছে? ভক্তই শৰাই নামত 500 টকা দিছে, বাকীটো ভোগ কোনোবাই দিব পাৰিব নেকি? 60 কেজি 70 কেজি চাউলৰ ভোগ কোনোবাই দিয়ে নি? কোনেও নিদিয়ে। সেইখিনি ক'ৰ পৰা আহিছে? এই ভক্তসকলক যে আমি ভোগ অকণমান দিওঁ, ইমান দূৰ দূৰণিৰ পৰা আহে, তেওঁলোকে সেই ভোগকণ খাই কি তৃপ্তি পায়, তেওঁলোকৰ পেটটো ভৰে। আগতেতো ইয়াত কোনো দোকান নাছিলে, তেতিয়া সেই ভোগকণেই তেওঁলোকৰ কাৰণে যথেষ্ট। এতিয়াহে দোকান চোকানবিলাক বহিলে, আৰু তেতিয়া মই ভোগটো এইকাৰণে কৰাইছিলোঁ, বহুত দূৰ দূৰণিৰ ভক্ত আহে যে তেতিয়া এই ভোগকণ সিজাইছিলোঁ। ঘৰৰ গাখীৰ ইয়ালৈকে দি দিওঁ, মানে গৰু যি গাখীৰ থাকে ভোগ বনাবলৈকে দি দিওঁ। ভক্তখিনি দূৰৰ পৰা ভক্তখিনিয়ে যাতে ভোগ অকণমান খাওক, তেওঁলোকে যাতে শান্তিত থাকিব পাৰে, মানে সেই সময়ছোৱা যাতে তেওঁ পেটটো ভৰি থাকে, সেই ভাবিয়ে এই মানে ভোগৰ ছিষ্টেম কৰিছিলোঁ। কিন্তু সেই হিচাপখিনি ৰাইজে নাই কৰা, হয়তো তেওঁলোকে বুজা নাই। যিসকলে ভুল বুজি আছে, আহক এদিন আপোনালোকে বিতৰ্ক কৰি থকাতকৈ, এনেই সেইবিলাকৰ পিছত লাগি থকাতকৈ এদিন আহক, আহি পৰিৱেশটো বুজক, বুজিলে নিজেই গম পাব। কাৰণ যিখিনি মানুহ ইয়ালৈ আহি গৈছে সেই মানুহখিনিয়ে সম্পূৰ্ণ বুজি পায়। তাৰে মাজত ধৰক 100 জন মানুহ আহিছে, 100 জনৰ ভিতৰত 10 জন মানুহে পজিটিভ নকয়, তেওঁলোকে নিগেটিভেই ক'ব বা তেওঁলোকে বিতৰ্কই কৰিব। তেওঁলোকৰ সেইটো ব্লাডত থাকে, সেইটো তেওঁলোকে নোৱাৰে, তাৰমানে সেইটো কেনেকৈ তেওঁলোকে বিতৰ্ক কৰে নিজে নাজানে, এইটো তেওঁলোকৰ ব্লাডত থাকে। আৰু এটা কথা সদায় জানিব, আপুনি কেনেকুৱা, আপোনাৰ মনটো কেনেকুৱা, আপোনাৰ কথাতে গম পায়। আপুনি যিবোৰ থিংকিং আপোনাৰ, আপুনি যিমান আপুনি ওপৰলৈ গৈছে তললৈ গৈছে, আপোনাৰ প্ৰত্যেকটো কথাত আপোনাৰ গোটেই কেৰেক্টাৰটো ওলাই পৰে। সেই যে কমেণ্টবোৰ দিয়ে জনা মানুহে, সেই এটা শব্দত আপোনাৰ গোটেই কেৰেক্টাৰটো উলিয়াই দিব।
আপুনি ভাবেনে কমেণ্ট ছেকশ্যনত এটা পইচা লগাই দিব লাগে, 2 টকা মাৰি কমেণ্টটো দে, তেতিয়া কমেণ্ট কমি যাব,
তেতিয়া কমি যাব, তেতিয়া কমেণ্ট কমি যাব।
মানে এতিয়া হৈছে কি, ছ'চিয়েল মিডিয়া অহাৰ লগে লগে এটাতো বিৰাট ডাঙৰ সলনি আপুনিয়ে কৰিলে বুলি কওঁ, যে ডিজিটেল মন্দিৰ অসমৰ প্ৰথম।
আৰু এইবোৰ কৰোঁ বুলি একেবাৰে নাই কৰা, আচলতে কি হয় জানে নাই, এটা ভগৱানৰ আচলতে প্ৰত্যেকটো, মই কথা এটা কৈছোঁ, এতিয়া মোদী চৰকাৰে গোটেইখন ডিজিটেল কৰিছে ন, মই হাঁহোঁ মানে, কি ধেমালি কৰোঁ আৰু মানে, সেইটো এটা যে প্ৰত্যেকটো ডিজিটেল কৰিলে, বাপাও ডিজিটেল হৈ গ'ল, তো মোৰে কেতিয়াবা হাঁহি উঠে মানে, কেলে মই আপোনাক এটা বিপদ হৈছে, চাকি গছ দিছিলোঁ তেতিয়া মানে আগৰ কথাটো, চাকি গছ দিওঁ আৰু, দিওঁ ধুনীয়াকৈ এনেকৈ কৰি আৰু, ভিডিঅ' এটা শ্বৰ্ট ভিডিঅ' এটা লওঁ, লৈ পেলাই মই আমাৰ হৈ চাকি গছ দিছোঁ দেই, তুমি সেৱা ল'বা বুলি কওঁ, কৈ পেলাই ভিডিঅ'টো দি দিলোঁ, তেওঁ সেৱা ল'লে। আৰু মইতো কেতিয়াও নাভাবোঁ যে তেওঁ ছাকচেছ হ'ব, সঁচাকৈ তেওঁ ছাকচেছ হৈ যায় সেইটোত, মোৰ গাত কি দুখ,
সুবিধা হৈ গ'ল,
মোৰ গাত কি দুখ,
আপোনাৰ ভালহে।
তাৰপিছত কেকত গৈ পেলাই সেইকাৰণে ডিজিটেল বুলি শব্দ মই লিখিলোগৈ।
মই বহুতৰ দেখা পাওঁ আজিকালি সত্ৰসমূহতে হওক বা নামঘৰতে হওক, ৱালপেপাৰত আমাৰ গুৰুজনাৰ ফটো থাকে, সেইটো ভক্তি ভাৱ যে মোৰ ফোনটো আজিকালি এতিয়াহে আহিছে, ফোনটো আজিৰ পৰা হয়তো 100-200 বছৰ 1000 বছৰ যদি আগত ফোনটো আহিলে হয়, তেতিয়াও চাগে এনেকুৱাই হ'ল হয়, সুবিধা হোৱাৰ কাৰণে আমি তেনেকুৱা লৈছোঁ।
আৰু যে মই এটা কথা কওঁ,
হয়
বাবাৰ যাৰ বিশ্বাস আছে তেখেতসকলকে কৈছোঁ দেই, আমাৰ যিখিনি পৰম ভক্ত বাবাৰ অগ্নিনাম বাবাৰ যিসকল পৰম ভক্ত, সেই ভক্তসকলক মই কোৱা কথা কৈছোঁ হা, তেওঁলোকে কিছুমান কথা কয়, সেইখিনিৰ ওপৰত ভিত্তি কৰি মই কিছুমান কথা গম পাওঁ। আৰু মই নিজেও দেখিছোঁ, যেতিয়া আমি মোবাইলটো লৈ তেওঁৰ ওচৰলৈ নিওঁ, এইটো যিটো ৰূপ এই ৰূপটো নেদেখোঁ, সেই মোবাইলৰ লেন্সৰ ভিতৰেদি তেওঁ হাঁহি থকা মুখখন দেখোঁ, তেওঁৰ খঙত থকা মুখখন দেখোঁ, তেওঁ মিচিকা হাঁহি থকা মুখখন দেখোঁ, সেইটো কিন্তু অকল মোবাইলৰ লেন্সৰ ভিতৰেদি আমি দেখোঁ, সেইটো বহুত প্ৰমাণ। জুম কৰি দিয়ক তেতিয়া নেদেখে, তেওঁ হাঁহি থকা মুখখন যে একদম আমি লেন্সৰ মাজেদিয়ে আমি দেখা পাওঁ, একদম নৰ্মেল নাথাকে তাৰমানে। যেতিয়া আমি ভিডিঅ' কৰোঁ ফটো কৰাৰ লগে লগে তেওঁৰ আচল ৰূপটো আমি সেই ফোনটোৰ মাজেদিহে দেখোঁ। সঁচাই ডিজিটেল, তেওঁ সঁচাকেই ডিজিটেল, সেই ডিজিটেল মাধ্যমতেই তেওঁ নাজানো এইটো কি শক্তি, সেয়া কি ময়ো ক'ব নোৱাৰিম ইমানখিনি। আৰু তেওঁৰ ফটোখন চাই বাবাক ভাবাৰ লগে লগে তেওঁ ছাকচেছ দিয়ে। ফটোখন চাই পেলাই আপোনাক শুদ্ধ অন্তৰে চালে মানে আপুনি সেই ছাকচেছটো পোৱা দেখিছোঁ। তাৰপৰাই ৰাজহুৱা চাকিগছ যে মই দিওঁ, সেই চাকিগছত চবেই সেৱা লয় যে তেওঁলোকে কোৱা কথা আৰু ভক্তই কোৱা কথা, মইতো সেইখিনি গম নাপাওঁ যিহেতু মই নিজে চাকিগছ জ্বলাওঁ, মই কি গম পাম। সেই চাকিগছত বোলে যেতিয়া আনো হাতখন দি এনেকৈ লয় মানে একদম পূৰা এনেকুৱা জ্বলি থকা চাকিগছত যেনেকৈ আমি হাতখন দিলে তলুৱাত আমাক গৰম তাপ অনুভৱ কৰোঁ, সেই তাপটো অনুভৱ কৰে। এইটো ভক্তই কোৱা কথা। মই এদিন লিখিছিলোঁ পোষ্ট এটা যে ভক্তসকলে কওকচোন মোক এগৰাকী ছোৱালীয়ে এনেকৈ কৈছিলে যে আপোনালোকেও তেনেকুৱা পায় নেকি, তেতিয়া বহুতে কমেণ্ট কৰিছিলে, আজিৰ পৰা এবছৰমানৰ আগৰ কথা, তেতিয়া বহুতে কমেণ্ট কৰিছিলে হয় বাইদেউ আমিও পাওঁ গৰম তাপ অনুভৱ কৰোঁ
এনেকুৱা। আৰু মই বহুত কাহিনী শুনিছোঁ বা কথা শুনিছোঁ য'ত কৈছে যে হয়তো বহুতৰ জন্ম নহয়, সন্তান নহয়, ইয়াতে অহাৰ লগে লগে সন্তান হৈ যায়, কিন্তু তাৰপিছত যেতিয়া ইয়াতে নাহে জট ধৰা আৰম্ভ হয় আৰু সেই জট ইয়াতে অহাৰ পিছতহে খোল খায়।
সেইটো এতিয়া কোনোবাই বিশ্বাস কৰিব, কোনোবাই নকৰিব, সেইটো মই নিজেও গম পোৱা নাছিলোঁ আগতে। যেতিয়া বহুত দেখিলোঁ তেতিয়া পূৰা গম পালোঁ আৰু এই মানে কথাটো কি মানে এনেকুৱা হয়। ধৰক আমি যেতিয়া কিবা এটা প্ৰাপ্তি হৈ যাওঁ চব পাহৰি যাওঁ। সাধাৰণতে মানুহৰ মই দেখোঁ যেতিয়া কিবা এটা নেপায় তেতিয়া ভগৱানৰ ওচৰলৈ যায়, কিন্তু যেতিয়া মানে প্ৰাপ্তি বিচাৰি ভগৱানৰ ওচৰলৈ যায়, যেতিয়া ভগৱানে সেই প্ৰাপ্তিটো দিয়ে, প্ৰাপ্তিটো দিয়াৰ পিছত এচাম মানুহে সেই ভগৱানক পাহৰি যায়। কিন্তু আচলতে অকল অগ্নিনাভ মন্দিৰ বুলিয়েই নহয়, যিকোনো মন্দিৰ আপুনি যদি গৈছে কোনোবা মন্দিৰলৈ কিবা এটা বিচাৰি পেলাই, সেই যে কিছুমান মন্দিৰত যেনেকৈ আমাৰ দেওপানী থানত ছাকচেছ হ'লে আমি ফিটা খুলিবগৈ লাগে, কথাবোৰ তেনেকুৱা ধৰণৰ মানে এনেকুৱা হয়। মানুহে যেতিয়া পাহৰি যায়, পাহৰি গ'লে আচলতে মনত পেলাই দিয়া এটা চ'ৰ্চ লাগে ন। আৰু কি হয়, এটা সময় আছিলে যিটো সময়ত মই মোৰ নিজৰ মূল্যৱান সময়, মই মোৰ ঘৰখনৰ সংসাৰখন চলাই গৃহস্থ ল'ৰাক ভাত পানী খুৱাই মই তাৰপিছত মোৰ মূল্যৱান সময়ৰ পৰা অলপ সময় মই বাবা আৰু ভক্তসকলে দিছিলোঁ। এই ভক্তসকলক যেতিয়া কোনোবাই সন্তান প্ৰাপ্তিৰ কথা কয় কিবা কয় মই চাকি দিওঁ, তাৰপিছত তেওঁলোক ছাকচেছ হয় মোক নজনায়। ফেচবুকত যেতিয়া মই সন্তান লৈ পেলাই দেখোঁ মোৰ বহুত দুখ লাগে, এই মানুহে মোলৈ ফোন কৰিছিলে, মেছেজ কৰিছিলে, চাকি দিবলৈ কৈছিলে, মই চাকি দিছিলোঁ কিন্তু মোক এবাৰো নজনালে। তেতিয়া মোলৈ কৰা মেছেজখিনি যে মেছেজবোৰ থাকে ন, সেইখিনি তেতিয়া মই স্ক্ৰীনশ্বট মাৰোঁ, মাৰি পেলাই তেওঁলোকলৈ দিওঁ তাৰমানে তুমিতো মোক এবাৰ ক'ব লাগে তোমাৰ সন্তান হ'ল বুলি। সেই মানুহজনলৈ মই যথেষ্ট সময় মোৰ মূল্যৱান সময় দিছোঁ, মোৰ তেতিয়া বহুত দুখ লাগে মানে ক'বলৈ। তেতিয়া মোক কয় হয় বাইদেউ আপুনি চাকি দিয়াৰ মোৰ পিছতেই সন্তান হ'ল, আপুনি চাকি দিয়াৰ পিছতেই মোৰ মানে মোৰ কনচেপ্ট হৈছে, আপুনি চাকি দিয়াৰ পিছতে মোৰ আমুকটো হ'ল। যেতিয়া মই প্ৰশ্ন কৰোঁ তেতিয়া কয়, তেতিয়া মানে মই বাবাক জনাইছিলোঁ মানে তুমি ইমান মই তোমাৰ কৰি থাকোঁ, তুমি কিবা এটা চিনটো দিব লাগে, দুখ লাগে মানে মোৰ তেতিয়া। অঁ থাকিলে আৰু কথা, মই ইমানখিনি ভাবা নাই। তাৰপিছত প্ৰমাণ সঁচাকৈ দিলে আৰু বহুত ভক্ত আহি ক'ব ল'লে যে এনেকুৱা এনেকুৱা কথা, মই প্ৰমাণবোৰ পালোঁ মানে। তাৰপিছত মানে এতিয়া এনেকুৱা হ'ল যিখিনি মই দেখিছোঁ ৰেখাখিনি কৈছোঁ, যিহেতু যি ভগৱানক মানে এই শক্তিক মানে সেইখিনিয়ে এইটো একচেপ্ট কৰিব, নহ'লে নামানেখিনিয়ে নাই আৰু মানে বাবাৰ কৃপাত সন্তান প্ৰাপ্তি হ'ল। বহুত হয় আকৌ দেই, বোন 8 বছৰ, 9 বছৰ, 12 বছৰ, 14 বছৰ, হায়েষ্ট 20 বছৰ,
20 বছৰ
সন্তান নোহোৱাৰ পিছত সন্তান প্ৰাপ্তি হৈছে 20 বছৰৰ পিছত। সেইটো একদম হায়েষ্ট মানে 20 বছৰ, 19 বছৰো পাইছোঁ, 18 বছৰ, 16 বছৰ এনেকৈও পাইছোঁ।
এনেকুৱা টোটেল কেইটামান ঘটনা,
বহুত বহুত ঘটনা,
যদি মনতে নাই কিমান
বহুত ঘটনা, মই এটা দুটা ঘটনা নহয় সঁচাকে, কেতিয়াবা স্ক্ৰীনশ্বট মাৰি মাৰি দিওঁ মই। তাৰপিছত মানে বস্তুটো এনেকুৱা, বাবাৰ আশীষত সন্তান প্ৰাপ্তি হ'ল। সন্তান প্ৰাপ্তি হোৱাৰ পিছত যেনিবা তেওঁলোকে নজনালে, মই যিখিনি দেখি থকাখিনি কৈছোঁ হা, এতিয়াতো পুৰা গম পাই গ'লোঁ আৰু কথাবিলাক। সন্তান প্ৰাপ্তি হ'ল, সন্তান প্ৰাপ্তি হোৱাৰ পিছত তেওঁলোকে আন ক'ৰবালৈ গৈছে ফুৰিবলৈ, কিন্তু সেই যে বাবাৰ আশীষত যে সন্তানটোৰ প্ৰাপ্তি হ'ল, বাবাক যে আনি দেখাবহি লাগে, সেই কথাটো যেতিয়া তেওঁলোকে পাহৰি যায়, তাৰপিছতে জতাটো দি দিয়ে। সন্তান হোৱাৰ পিছত নিজৰ ঘৰতে নিজৰ জেগাডোখৰতে থকালৈকে ঠিকেই থাকে, যেতিয়া নিজৰ জেগাডোখৰ আহিলে বেলেগ জেগালৈ যায়, বাবাৰ ওচৰলৈ নাহে, এই তাৰপিছতে আমি জতা দিয়া দেখিলোঁ। তাৰপিছত এনেই হ'ল, জোতাটো সৰু সৰুকৈ গাঁঠি, সৰু সৰু আৰু সৰু সৰুকৈ দিয়ে, ল'ৰা ছোৱালীবিলাকক সৰু সৰুকৈ জোতাবোৰ দিয়ে। যেতিয়া সেই বস্তুটো লৈ বিতৰ্ক হ'ল যে এইবিলাক চুলিত আঠা নিচিনা কিবা এটা হয়, এইটো মেডিকেল চায়েন্সে আমুক কয়, সেইকাৰণে হৈছে আঠাটো, সেইকাৰণে হৈছে, এইটো জোতা নহয়, গাৰুত শুই থাকোঁতে গাখীৰ লাগি পেলাই হয়, এনেকৈ তেনেকৈ ক'বলৈ ধৰিলে, যেতিয়া বিশ্বাস কৰক, সেই তেতিয়াৰ পৰা সেই জোতাটো তেনেকৈ নিদিয়া হ'ল, ডাঙৰ ডাঙৰকৈ দিয়া হ'ল, ডাঙৰ ডাঙৰকৈ মানে মস্ত মস্ত দিয়ে জোতাটো। সেইটো কোনো কাৰণতে গাখীৰ লাগি কিবা হৈ পেলাই হোৱা জোতা কোনো কাৰণত নহয়, ডাঙৰ ডাঙৰ জোতা হৈ গ'ল। তেতিয়া এদিন এজনী ছোৱালী, তাই কোৱা কথা, মই সেইটো ভিডিঅ' দিছিলোঁ ফেচবুকত, ইয়ালৈ আহিছিলে বিয়া হ'বৰ কাৰণে, বিয়া হ'ল, বিয়া হোৱাৰ পিছত আহিম আহিম ভাবি আছিলে, আহিব পৰা নাছিলে। কৈছে এটা ৰাতিৰ ভিতৰতে মোৰ ইমানখিনি জতা দি দিলে, এটা ৰাতিৰ ভিতৰতে। তাই কিন্তু বহুত সুখ হাঁহি হাঁহি কৈছে, মই বাবাৰ ওচৰত আহিম বুলি কৈছিলোঁ, বোলে নাহিলোঁ, মোৰ বোলে জতাটো ডাঙৰকৈ দি দিলে। সেইটো গ'ল। আৰু এগৰাকী ছোৱালী, এগৰাকী এনেকৈ আহিম আহিম ভাবি আছিলে, মানে বাবাৰ ওচৰলৈ কৈ আছিলে, আহিব পৰা নাছিলে, তেওঁ মোক নিজেই দেখাইছে, গোটেই চুলিখিনি বহুত ডাঙৰকৈ জতা দি দিলে। সেইটো গ'ল। তাৰপিছতে আৰু এগৰাকী দুগৰাকী মাতৃয়ে মোক কৈছিলে সেইটো কথা, বোলে বাইদেউ, মই বাবাৰ আশীষত মানে সন্তান হোৱা নাছিলে, সন্তান মই গৰ্ভত সন্তান স্থিৰ দিয়াৰ পিছতে মই মন্দিৰভাগৰ কথা মই গম পাইছোঁ, তাৰপৰা মোৰ সন্তান হ'ল, সন্তান হোৱাৰ পিছত মানে নহয়, মোৰ কনচেপ্ট হ'ল, কনচেপ্ট হোৱাৰ পিছত মই বাবাক ভাবিছিলোঁ মানে দিনবোৰ ভালে ভালে পাৰ কৰাই নিবলৈ, কিন্তু আপুনি যেতিয়া জতাৰ কথাটো ক'লে, কিন্তু মই তেতিয়া ভবা নাছিলোঁ যে বাবাৰ আশীষত হৈছে, বা কেতিয়াবা এনেকুৱা কিছুমানৰ সন্তান হৈছে কিন্তু গম পোৱা নাই, কিন্তু তাৰ আগতে বাবাক মানি আছিলে, তাৰ আগতে বাবাক মানি আছিলে, কিন্তু সন্তান বাবাৰ আশীষত হ'ল নে কি হ'ল গম নাপায়। মোক তেনেকুৱা দুগৰাকী ভক্তই কৈছিলে, মই বোলে বাবাক ক'লোঁ, যদি তোমাৰ আশীষত হৈছে, তুমি অকণমানকৈ কিবা চিন এটা দেখুওৱা জতা দি পেলাই। এই ৰাতিটোৰ ভিতৰতে এই মস্ত মস্ত জতা দি দিছে, ৰাতিটোৰ ভিতৰত। তেতিয়া তাই কৈছে, বাইদেউ, এগৰাকীয়ে কৈছে যে বা মই তেওঁৰ আশীৰ্বাদ লৈছিলোঁ, সেই আশীৰ্বাদ লোৱাৰ পিছত মই অহা নাছিলোঁ, মোক এই ৰাতিটোৰ ভিতৰতে জতা দি দিলে। আৰু এগৰাকীয়ে কনচেপ্ট কেনেকৈ হৈছিলে গম পোৱা নাছিলে, মানে বাবাৰ আশীৰ্বাদ হ'ল নেকি, তাৰপিছত তেওঁক সেই জতা দেখালে। আচলতে কি হয়, আমি ভগৱানে যেতিয়ালৈকে আমাক কিছুমান বস্তু নিদিয়ে, আমি আচলতে প্ৰাপ্তি নহওঁ, আমাৰ ভাগ্য বুলি যে কথা এষাৰ থাকে ন, এই শেষ অৱস্থাত যেতিয়া ডক্টৰে যেতিয়া শেষ অৱস্থাত কিবা এটা, ধৰক কাৰোবাৰ কিবা কেছ এটা হৈ আছে, একদম শেষ অৱস্থাত ডক্টৰেও কয় যে আমাৰ কাম আমি কৰিলোঁ, এতিয়া ওপৰৱালাৰ ওপৰত, আৰু ভগৱানক ভাবক, যদি ভগৱানে আপোনাক বচাব পাৰে বচাব, সেই তেনেকুৱা কথা আৰু।
মোৰ এটা, মই গম পাইছিলোঁ যে এটা বহুত সাপ ওলাইছিল, তাৰপিছত এই জেগাটোৰ কথা আপুনি প্ৰথমতে গম পাইছিল।
আমাৰ মানে বাৰীখনত ঢেৰ সাপ, সেই সাপৰ কাৰণে এই ভেটিবাগ বহাইছিলোঁ। তেতিয়া ভেটিবাগ বহোৱাৰ পিছতে এই ইয়াৰ বাকী যিখিনি আৰু দেখি আছে আৰু, সেয়া
শেষৰ ফালে মই আপোনাৰ পৰা পৰামৰ্শ হিচাপে এটা লওঁ যে বহুতৰ এতিয়া পৰীক্ষা চলি আছে, আমাৰ নিচিনা বহুতে এতিয়া কাম কৰি আছে, আমাতকৈ জ্যেষ্ঠসকলেও জীৱনত খুব কষ্ট কৰি আছে, তেওঁলোকে মনৰ পৰা বিচৰা কথাখিনি হয়তো বহুতৰ নিজৰ নিজৰ ঘৰত আছে, হয়তো মন্দিৰত আহিব পৰা নাই, তেওঁলোকে যদি মনৰ পৰা কিবা বিচাৰে আপুনি কিভাৱে, কাৰণ আপুনি মনৰ পৰা ভক্তি কৰিছিল, কি ধৰণে আমি মানুহে মনৰ পৰা ভক্তি কৰি নিজে পাবলগীয়া
কথাটো হৈছে, যদি অগ্নিনা বাবাক মানিছে, মই যিখিনি দেখিছোঁ আৰু, যদি অগ্নিনা বাবাক মানিছে, তেওঁ মোবাইলটো চাই বাবাৰ ৰাজহুৱা চাকি বা ৰাজহুৱা শৰাই দিওঁ বা লাইভ দিওঁ ভাবিলেই হ'ল, ইয়াত আহিলে যিটো ফল পাব, নাহি ঘৰতে থাকিলেও সেইটো ফলেই পাব। যদি ভক্তি আছে নাহাকেও একেটা ফলেই পাব, আহিও একেটা ফলেই পাব। গতিকে ইমান দূৰৰ পৰা কিছুমান ভক্ত আহিবই লাগে বুলি কথা নাই, প্ৰথম অনলাইনতে চাওক, বাবাক সেৱা লওক, যেতিয়া ছাকচেছ হ'ব তেতিয়া লাগিলে বাবাক কৃতজ্ঞতা জনাবলৈ আহক, হয়নে?
আৰু এটা মনত একদম লাষ্ট প্ৰশ্ন এটা আহিল, মই অলপ আগত যাওঁতে দেখিলোঁ পুৰণা পুৰণা খুব ধুনীয়া গাড়ী কেইখনমান দেখিলোঁ,
এইবিলাক মোৰ স্বামীৰ মানে বহুত চখ, কেইবাখনো আছে, আমাৰ 5খন গাড়ী আছে, 5খন পুৰণা গাড়ী আছে, সেইবোৰ কিমান কিনিবৰ কাৰণে কিমান মানুহে কোটি টকা দিছে, মই সঁচা কথা কৈছোঁ, কাৰণ পুৰণা গাড়ী আছে, কোটি টকালৈকে দিছে, কিন্তু আমি বিক্ৰী কৰা কথা নাই ভবা আৰু নাভাবোঁ, মানে মোৰ মিষ্টাৰে বহুত চখ, তেওঁ ৰাখিছে সেইখিনি সংৰক্ষণ কৰি পেলাই,
খুব ধুনীয়া লাগিছে দেখি
আছে।
শেষত মই আপোনাৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ,
আশীৰ্বাদ সকলোলৈকে আছে আৰু ভাল হওক, আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু চেনেলটো আৰু আগবাঢ়ক,
লগ পাম আকৌ এবাৰ সোনকালে,
নিশ্চয়,
ধন্যবাদ,
ভাল লাগিলে লগ পাই, কথা পাতি ভাল লাগিলে, আচলতে পজিটিভ মাইণ্ড এটা লৈ পেলাই কাম কৰি আছোঁ, আৰু মোক এইধৰণেই যদি ৰাইজে কৰিব দিয়ে মই ভাল পাম, আৰু যিসকলে বেয়া পাইছে, বেয়া পোৱা সকলোৰে কি কৰিম আৰু, সেইটোতো মোৰ উপায় নাই, আৰু যদি আপোনালোকে কোনোবাই ভক্তক ৰখাব পাৰিছে ৰখাওক, মোৰ সেইটোলৈ কোনো ধৰণৰ কথা নাই, যদি আপোনালোকে কিবা কৰি পেলাই কোনোবাই ভক্তক ৰখাব খুজিছে ৰখাওক, কিন্তু মই মোৰ পূজা যি মই যেনেকৈ কৰি আছোঁ সেইধৰণে সদায় থাকিব, তো মোৰ ভাল লগা কাম এটা মই কৰি আছোঁ আচলতে, সেইটোৱে কথা, অন্য কোনো কথা নাই।
ঠিক আছে, আজি আমি পডকাষ্ট ইয়াতে অন্ত কৰিছোঁ, ধন্যবাদ।
এই পডকাষ্টৰ খণ্ডটো শুনাৰ বাবে, চোৱাৰ বাবে ধন্যবাদ, আমি আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে, আমি চেষ্টা কৰিম এনেকুৱা শক্তিৰ কথা আলোচনা কৰিবলৈ, যি কথা হয়তো আমি শুনি দেখি আহিছোঁ তাৰ প্ৰকৃত সত্য জানিবলৈ চেষ্টা কৰিম, যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ, এই পডকাষ্টটো শুনাৰ বাবে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।